আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মাজুলীত মুখ্যমন্ত্ৰীৰ উদ্যমিতা পুঁজিৰ চেক বিতৰণ, কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ অসমলৈ 1,819 কোটি টকাত অনুমোদন, ৰাজ্যজুৰি কেন্দ্ৰীয় বাণিজ্য সংঘ আৰু বিভিন্ন শ্ৰমিক সন্থাই আহান জনোৱা সাধাৰণ ধৰ্মঘটৰ মিশ্ৰিত প্ৰভাৱ, আৰু নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত দুদিনীয়াকৈ কৃষক মেলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 31,952 গৰাকী সদস্যৰ মাজত 10,000 টকাকৈ চেক বিতৰণ কৰে। তেওঁ লগতে জিলাখনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে। জিলাখনৰ গড়মূৰৰ মানিকা পথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন আৰু মাজুলীৰ বিধায়ক ভুৱন গাম উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি মাজুলী যোৰহাট সংযোগী দলঙৰ অৱশিষ্ট নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। 1,019 কোটি টকা ব্যয়েৰে এই দলংখন নিৰ্মাণ কৰা হ'ব। তেওঁ লগতে 382 কোটি টকা ব্যয় সাপেক্ষ মাজুলী যোৰহাট দলং সংযোগী 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰে। চৰকাৰে জনসাধাৰণৰ সুবিধাৰ্থে একে সময়তে দলং আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
আজিৰ পৰা দলংখনৰ নিৰ্মাণৰ কাম পূৰ্ণ গতি আৰম্ভ হ'ব। আগতে 900 কোটি টকাৰ বাজেট আছিলে, ভাৰত চৰকাৰে 1,010 কোটি টকা দলংখনৰ কাৰণে মঞ্জুৰ কৰিছে, যাতে ইয়াক সম্পূৰ্ণৰূপে পূৰ্ণাংগ ৰূপলৈ লৈ যাব পাৰি। এই দলংখনৰ লগত দলংখন হোৱাৰ পিছত যোৰহাটলৈও আমাক এটা পথ লাগিব আৰু মাজুলীলৈও আমাক পথ লাগিব, আৰু এই পথছোৱাক ভাৰত চৰকাৰে নেশ্যনেল হাইৱে হিচাপে ডিক্লেয়াৰ কৰিছে। দলঙৰ পৰা মাজুলীলৈ মাজত আৰু এখন ফ্লাইঅভাৰো হ'ব, আৰু আমি যোৰহাটলৈ যোৱা 7 কিলোমিটাৰ পথো নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ডত আমি নিৰ্মাণ কৰিম।
ডক্টৰ শৰ্মাই অসম মালাৰ অধীনত 695 কোটি টকা ব্যয়েৰে নিৰ্মিত 4-লেনযুক্ত 2খন পকী দলং আৰু বালিচাপৰি বঙালমৰা সংযোগী পথো মুকলি কৰে। তদুপৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন আৰু ছাত্ৰীনিবাস, চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, সংহত জিলা আয়ুক্তৰ কাৰ্যালয়, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, দক্ষিণপাট সত্ৰ সংগ্ৰহালয় আৰু জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পও মুখ্যমন্ত্ৰীয়ে মুকলি কৰে। 2,218 কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পসমূহ নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অসমলৈ 1,819 কোটি টকাত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা সদৰি কৰি ৰাজ্যৰ উন্নয়ন যাত্ৰাত নিৰন্তৰ আৰোপ কৰা গুৰুত্বৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ধনৰাশিৰে ৰাজ্যখনত 1,522 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ আৰু 3.13 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং নিৰ্মাণৰ প্ৰকল্প ৰূপায়ণ কৰা হ'ব। ইয়াৰ ফলত ৰাজ্যখনত গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় হ'ব আৰু ব্যৱসায় সুচল হৈ পৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে পৰহিলৈ অসমলৈ আহিব। শ্ৰীমোদীয়ে অহা শনিবাৰে মৰাণত জৰুৰীকালীন অৱস্থাত উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা ঘাইপথত অৱতৰণ কৰিব। ইয়াৰ পূৰ্বে তেওঁ প্ৰথমে চাবুৱাত থকা বায়ুসেনা ঘাটিত উপস্থিত হ'ব আৰু তাৰ পৰা মৰাণলৈ যাব। এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখন বায়ুসেনাৰ কাৰণে কৌশলগত বিষয়ত বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। যুদ্ধ অথবা যিকোনো জৰুৰীকালীন অৱস্থাত পৰম্পৰাগত বিমান বন্দৰসমূহ অচল হৈ পৰিলে এই বিকল্প অৱতৰণ ক্ষেত্ৰ সেনাবাহিনীৰ বাবে ফলপ্ৰসূ হ'ব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে আজি মৰাণত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানৰ জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত পৰীক্ষামূলক উৰণ আৰু অৱতৰণৰ চূড়ান্ত অনুশীলন কৰা হৈছে। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ পূবৰ এই প্ৰথমখন জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত কালি Su-30 ৰাফেল, তেজছ যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ আৰু এণ্টনভ An-32 পৰিবহণ বিমানে অৱতৰণ আৰু উৰণৰ কৌশল প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীলৈ আহিব আৰু তেওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদ উদ্বোধন কৰিব আৰু কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰা 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে আমিনগাঁৱৰ হাইপাৰ স্কেল তথ্য কেন্দ্ৰ মুকলি কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত বিজেপিৰ দলীয় কৰ্মীসকলৰ এখন বৈঠকতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তই সকলো বিভাগক নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় বাণিজ্য সংঘ আৰু বিভিন্ন শ্ৰমিক সন্থাই আহান জনোৱা সাধাৰণ ধৰ্মঘটৰ মিশ্ৰিত প্ৰভাৱ আজি দেশজুৰি পৰিলক্ষিত হয়। বিভিন্ন প্ৰান্তত যান বাহনৰ চলাচল ব্যাহত হোৱাৰ লগতে বাণিজ্যিক প্ৰতিষ্ঠানসমূহ বন্ধ থাকে। অসমৰ মটৰ পৰিবহণ শ্ৰমিক সংগঠনে কেইবাটাও দাবীৰে এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন জনাই 24 ঘণ্টাজোৰা চকা বন্ধ ঘোষণা কৰিছে। গুৱাহাটী মহানগৰীত আজি চিটি বাছৰ চলাচল বন্ধ থাকে যদিও অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ চিটি বাছসমূহ চলাচল কৰি আছে। খানাপাৰাৰ পৰা বিভিন্ন স্থানলৈ দূৰণিপতীয়া গাড়ীৰ চলাচলো বন্ধ আছে। ঠায়ে ঠায়ে টেক্সি সেৱা ব্যাহত হৈছে। বন্ধৰ ফলত জনসাধাৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে। চিৰাং জিলাতো বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয়। জিলাখনৰ ব্যৱসায়ী যান বাহনৰ চলাচল বন্ধ হৈ থকাৰ লগতে বেংক তথা বীমা প্ৰতিষ্ঠানসমূহো বন্ধ আছে। শিলচৰত বন্ধৰ আংশিক প্ৰভাৱ পৰা বুলি আমাৰ সংবাদদাতাই জনাইছে। শিলচৰৰ চেণ্ট্ৰেল ৰোড, পাৰ্ক ৰোড, ক্লাব ৰোড, শ্বিলংপট্টি, জানিগঞ্জ, নিউ শিলচৰকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ অঞ্চলত দোকান পোহাৰ বন্ধ হৈ থকা পৰিলক্ষিত হয়। শিৱসাগৰ জিলাত শ্ৰমিক সংঘসমূহৰ যৌথ মঞ্চৰ সমদল উলিয়াই এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন আগবঢ়ায়। একেদৰে বজালি জিলাতো বিভিন্ন খণ্ডৰ কৰ্মচাৰী আৰু শ্ৰমিক সংঘৰ নেতা কৰ্মীসকলে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে শ্ৰম সংহিতা প্ৰত্যাহাৰৰ দাবীৰে আজি দেশজুৰি বেংক, বীমা, ডাকসেৱা, মহাগাণনিক বিভাগ, আয়কৰ, BSNL, বিভিন্ন ৰাজ্যিক কৰ্মচাৰী সংগঠন, তেল, কয়লা, ৰাজহুৱা কৰ্মচাৰী সংগঠন আদিৰ শ্ৰমিক কৰ্মচাৰীসকলে এই ধৰ্মঘটৰ আহ্বান জনাইছে। নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ চৌহদত কৃষক মেলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। এই কৃষক মেলাৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ে নতুনকৈ উদ্ভাৱন কৰা শস্যৰ বীজ আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি কৌশল ব্যৱহাৰৰ বিষয়ে কৃষকসকলক অৱগত কৰোৱা হৈছে। অনুষ্ঠানত নগাঁও জিলাৰ 13টা উন্নয়ন খণ্ডৰ অন্তৰ্গত কৃষকসকলে অংশগ্ৰহণ কৰিছে। মেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনী, জিলাখনৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰীসমূহৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশী শৰ্মা, জিলা কৃষি বিষয়া ডঃ নিখিল নাৰায়ণ বৰুৱা, শ্বিলঙনিৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলী কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ হিৰণ্য কুমাৰ বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অংশ লৈ জিলা আয়ুক্ত দেৱাশী শৰ্মাই গ্ৰামাঞ্চলৰ কৃষি ক্ষেত্ৰসমূহ জীয়াই ৰাখি ভৱিষ্যৎ প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
আজি এই মেলাখনৰ জৰিয়তে অকল এখন মেলা হিচাপে গণ্য নকৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে কেনেকৈ আমি কৃষকসকলক উপকৃত কৰিব পাৰোঁ, ক্লাইমেট ৰেজিলিয়েণ্ট এগ্ৰিকালচাৰ বুলি ক'লে আমি কি বুজোঁ, নতুন নতুন শস্য আমি কেনেধৰণে তেওঁলোকক আগবঢ়াই দিব পাৰোঁ আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি আমি যোনটো কওঁ কেনেধৰণে আমি তেওঁলোকক সেই গুৰুত্বপূৰ্ণ দিশকেইটাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ বা অৱগত কৰিব পাৰোঁ। গাঁৱৰ খেতিবোৰ লাহে লাহে শেষ হৈ তাত আমি ফ্লেট বনাবলৈ ধৰিছোঁ। আজি যদি এনেধৰণে আমাৰ খেতিৰ শস্যবিলাক আমি হেৰুৱাবলৈ হয় আৰু খেতিৰ মাটিবিলাক যদি আমি হেৰুৱাবলৈ হয় আৰু নতুন প্ৰজন্মক যদি আমি খেতিৰ প্ৰতি আকৰ্ষিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ, আমি লাহে লাহে কিন্তু পিছপৰি যাম। সেই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি নজৰ ৰাখি আজি এই মেলাভাগ আয়োজন কৰা হৈছে।
কাইলৈ বিশ্ব ৰেডিঅ' দিৱস। এই বছৰৰ বিশ্ব ৰেডিঅ' দিৱসৰ মূলধনী হৈছে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰেডিঅ'। বিশ্ব ৰেডিঅ' দিৱসৰ এই বছৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ ফলত অনাতাঁৰ প্ৰচাৰণ ক্ষেত্ৰত আহিব পৰা সুবিধা আৰু প্ৰত্যাহ্বান সম্পৰ্কত আলোচনা কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিশ্ব ৰেডিঅ' দিৱসৰ দিনাৰ পৰাই ইয়াৰ পডকাষ্ট আৰম্ভ কৰিব। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। মাজুলীত মুখ্যমন্ত্ৰীৰ উদ্যমিতা পুঁজিৰ চেক বিতৰণ, কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ অসমলৈ 1819 কোটি টকাত অনুমোদন। ৰাজ্যজুৰি কেন্দ্ৰীয় বাণিজ্য সংঘ আৰু বিভিন্ন শ্ৰমিক সন্থাই আহান জনোৱা সাধাৰণ ধৰ্মঘটৰ মিশ্ৰিত প্ৰভাৱ আৰু নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত দুদিনীয়াকৈ কৃষক মেলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত। আমাৰ এতিয়াৰ বাতৰি ইমানেই।